وقال الذي اشتراه من مصر لامرأته أكرمي مثواه عسى أن ينفعنا أو نتخذه ولدا وكذلك مكنا ليوسف في الأرض ولنعلمه من تأويل الأحاديث والله غالب على أمره ولكن أكثر الناس لا يعلمون
আৰু মিশ্ৰৰ যিজন ব্যক্তিয়ে তাক কিনি লৈছিল তেওঁ নিজৰ স্ত্ৰীক ক'লে ইয়াৰ থকাৰ বাবে সন্মানজনক ব্যৱস্থা কৰা সম্ভৱতঃ ই আমাৰ উপকাৰত আহিব অথবা আমি ইয়াক পুত্ৰৰূপেও গ্ৰহণ কৰিব পাৰোঁ এইদৰে আমি ইউছুফক সেই দেশত প্ৰতিষ্ঠিত কৰিলোঁ যাতে আমি তাক সপোনৰ ব্যাখ্যা শিকাব পাৰোঁ কাৰণ আল্লাহ হৈছে নিজৰ কৰ্ম সম্পাদনত অপ্ৰতিহত কিন্তু অধিকাংশ মানুহে এই কথা নাজানে